Ea, Akahmani. Battery hoite moi Bhaswati Chakraborty. Etiar pradhan battery somuh hol. Rashtrapati Srimati Draupadi Murmue, Shiksha, Samaj aru Rashtrar Unnayonor Prerana buli obhihito korise. Biharor pratham porjayor Bidhansabha nirbachonor prachar obhijanor aji sondhiya samorni poribo. Mera Booth Sabse Mazboot Karjyosuchir Adhinot BJP-r Jyeshtha Neta Tatha Pradhanmantri Narendra Modiye aji Biharor Mohilasokolor hoite mot binimoy koribo. সামাজিক উন্নয়নৰ বিষয়ৰ বিশ্ব শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়া দোহাত উপস্থিত হৈছে আৰু বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে আজি বুখাৰেষ্টত ৰোমানিয়াৰ মন্ত্ৰী আৱানা চিলভিয়া টয়ৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষাক কেৱল আত্মনিৰ্ভৰশীলতাৰ পথেই নহয় বৰঞ্চ সমাজ আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰেৰণা বুলি অভিহিত কৰিছে। উত্তৰাখণ্ডৰ কুমাওঁ বিশ্ববিদ্যালয়ত আজি আয়োজিত 20 সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মত প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াবলৈ আৰু অৱহেলিতসকলৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে আহ্বান জনায়।
आज इस दीक्षांत समारोह के साथ आपकी औपचारिक शिक्षा का एक महत्वपूर्ण चरण पूरी हो रहा है, लेकिन ये शिक्षा का अंत नहीं है। मेरा मानना है कि आपको अपने भीतर के विद्यार्थी को हमेशा जीवित रखना चाहिए। शिक्षा आपको आत्मनिर्भर तो बनाती ही है, साथ ही शिक्षा आपको विनम्र बनने तथा समाज और देश के विकास में अपना योगदान देने के लिए प्रेरित भी करती है।
তিনিদিনীয়া উত্তৰাখণ্ড ভ্ৰমণসূচীৰে কালি নাইনিতালত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে আজি পুৱা নাইনিতালৰ কেইনচি ধামত অৱস্থিত নিম কৰলী বাবাৰ আশ্ৰম আৰু মা নাইনা দেৱী মন্দিৰত সেৱা আগবঢ়ায়। তেওঁ উভয় স্থানতে দেশৰ শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। শ্ৰীমতী মুৰ্মুৰ মন্দিৰ দৰ্শনৰ সময়ত উত্তৰাখণ্ডৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমিত সিঙেও তেওঁক সংগ দিয়ে। বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিব। এই পৰ্যায়ত ৰাজ্যখনৰ 18খন জিলাৰ মুঠ 121টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ত অহা 6 নৱেম্বৰত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে। NDA আৰু মহামিত্ৰজোঁটৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে শেষ চেষ্টাত নামি পৰা পৰিলক্ষিত হৈছে। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰিও ভিন ভিন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP Naddaই আজি ভোজপুৰ আৰু গয়াত আয়োজিত নিৰ্বাচনী সভাত ভাষণ দিব। একেদৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি বিহাৰৰ বৈশালী জিলাৰ ৰঘুপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। তেওঁ পাটনাৰ ফাটুহা, সেহৰছাৰ চিমৰি, ভক্তিয়াৰপুৰ আৰু মুংগেৰত তাৰাপুৰত হ'বলগীয়া নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও দৰভাংগা, পূব চাম্পাৰণ আৰু পশ্চিম চাম্পাৰণ জিলাৰ নিৰ্বাচনী সভাত NDA প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ভাগ ল'ব। মহামিত্ৰজোঁটৰ হৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে আজি গয়া আৰু ঔৰংগাবাদত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী প্ৰসাদ যাদৱে সমষ্টিপুৰ, বিগুচেৰাই, সেহৰছ আৰু দৰভাংগাকে ধৰি বিভিন্ন স্থানত আয়োজিত 17খন নিৰ্বাচনী সভাত ভাষণ দিব। একেদৰে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে মহামিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত গয়াত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত বিনিময় কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই কাৰ্যসূচীক লৈ তেওঁ উৎসাহ প্ৰকাশ কৰি কয় যে বিহাৰৰ বিধানসভা নিৰ্বাচনত বিজেপি NDA মিত্ৰজোঁটক জয়ী কৰাবলৈ মহিলাসকলে সৰ্বতোপ্ৰকাৰে অৰিহণা যোগাইছে। তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে বিহাৰত গণতান্ত্ৰিক যাত্ৰা শক্তিশালী কৰাত যথেষ্ট সহায় কৰা বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। সামাজিক উন্নয়ন বিষয়ৰ বিশ্ব শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়া দোহাত উপস্থিত হৈছে। কাটাৰ চৰকাৰৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ এই শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ সময়ছোৱাত ডঃ মাণ্ডাভিয়াই সামাজিক ন্যায়ৰ ক্ষেত্ৰত গোলকীয় সহযোগিতাৰ বাবে সামগ্ৰিক আৰু সমবিকাশ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। শীৰ্ষ সন্মিলনৰ প্ৰাৰম্ভিক বৈঠকত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ তৰফৰ পৰা ৰাষ্ট্ৰ বক্তব্য উপস্থাপন কৰাৰ লগতে দোহা ৰাজনৈতিক ঘোষণা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশ্বৰ নেতাসকলৰ সৈতে অংশগ্ৰহণ কৰিব। তেওঁ লগতে দৰিদ্ৰ দূৰীকৰণ, সকলোৰে বাবে সম্পূৰ্ণ তথা উৎপাদনশীল কৰ্মসংস্থাপনৰ লগতে সন্মানজনক কাম আৰু সামাজিক অন্তৰ্ভুক্তিকৰণ, সামাজিক উন্নয়নৰ এই তিনিটা মূলস্তম্ভ শক্তিশালী কৰাৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত ভাষণ দিব। এই শীৰ্ষ সন্মিলনৰ অৱসৰত নীতি আয়োগৰ উদ্যোগত কাইলৈ আয়োজন কৰা এটা অনুষ্ঠানত ভাগ লৈ তেওঁ দৰিদ্ৰতা দূৰীকৰণ, আত্মসহায়ক গোট, সমবায়ৰ জৰিয়তে মহিলাৰ অৰ্থনৈতিক সবলীকৰণ আৰু সামাজিক নিৰাপত্তাৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সাফল্যৰ বিষয়ে তেওঁ ব্যাখ্যা কৰিব। ডঃ মাণ্ডাভিয়ে এই ভ্ৰমণকালত কাটাৰ, ৰোমানিয়া, মৰিছাছ আৰু ইউৰোপীয় সংঘৰ মন্ত্ৰীসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ সঞ্চালক প্ৰধান আৰু ৰাষ্ট্ৰসংঘৰ বিষয়াসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰিব। পৰৱৰ্তী সময়ত মন্ত্ৰী ডঃ মাণ্ডাভিয়াই শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় তথা আই বি পি চি এ যুটীয়াভাৱে আয়োজন কৰা এন চি এছৰ অনুষ্ঠানত উপস্থিত থাকিব। বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে আজি বুখাৰেষ্টত ৰোমানিয়াৰ মন্ত্ৰী অৱনা চিলভিয়া টয়ুৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে তেওঁলোকৰ এই বৈঠকৰ সময়ত উভয় দেশৰ মাজত বাণিজ্যৰ সম্প্ৰসাৰণ, বিনিয়োগৰ আকৰ্ষণ বৃদ্ধি কৰা আৰু ভাৰতৰ আৰু ইউৰোপীয় ইউনিয়নৰ মাজৰ বৃহত্তৰ অৰ্থনৈতিক গাঁথনিগত আঁচনিৰ সৈতে সংগতি ৰাখি যোগান শৃংখল শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। একে সময়তে চলিত বছৰটোৰ ভিতৰত পৰস্পৰৰ পক্ষে লাভজনক হোৱাকৈ ভাৰত ইউৰোপীয় সংঘৰ মাজত এখন সন্তুলিত মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ হকে কাম কৰাৰ বাবেও উভয় পক্ষই সন্মতি প্ৰকাশ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰত আৰু ৰোমানিয়াৰ মাজত বৰ্তি থকা সুস্থিৰ সম্পৰ্কৰ বিষয়েও পৰ্যালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে সামাজিক মাধ্যমযোগে পাকিস্তানৰ একাউণ্টযোগে কৰ্ণেল ছফিয়া কুৰেশ্বী সন্দৰ্ভত প্ৰচাৰিত ভিডিঅটোৰ সত্যতা অস্বীকাৰ কৰিছে। ভিডিঅটোত ছফিয়া কুৰেশ্বীয়ে বিহাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিশূল সামৰিক অনুশীলন চলোৱাটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মত প্ৰকাশ কৰাৰ বিষয়ে ভুৱা প্ৰচাৰ চলোৱা হৈছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ সত্যাসত্য নিৰূপণ গোটে কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত ভিডিঅটোত সম্পূৰ্ণৰূপে ভুৱা বুলি স্পষ্টীকৰণ দিছে। দেশৰ নাগৰিকসকলক বিপথে পৰিচালিত কৰা আৰু দেশৰ সেনাবাহিনীসমূহৰ বিৰুদ্ধে জনসাধাৰণৰ অসন্তুষ্টি বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে এই ভিডিঅটো প্ৰস্তুত কৰা হৈছে বুলি পি আই বিয়ে প্ৰকাশ কৰিছে। কৰ্ণেল কুৰেশ্বীয়ে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই বুলি পি আই বিৰ গোটটোৱে স্পষ্ট কৰি দিছে। তেওঁলোকে লগতে এনেধৰণৰ ভুৱা তথ্যৰ বিষয়ে 8799711259 এই নম্বৰত ফোন কৰি অথবা factcheck@pib.gov.in অভিযোগ দাখিল কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে। ৰিয়াদত থকা ভাৰতীয় দূতাবাসে আয়োজন কৰা 2025 বৰ্ষৰ প্ৰবাসী পৰিচয় কাৰ্যসূচীৰ তৃতীয় সংস্কৰণৰ কালি সামৰণি পৰে। অনুষ্ঠানত গীতা মহোৎসৱ শীৰ্ষক সংগীতানুষ্ঠানৰে আয়োজন কৰা হয়। 28 অক্টোবৰৰ পৰা 3 নৱেম্বৰলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত শাস্ত্ৰীয় নৃত্য, সংগীত, লোককলা আৰু পৰম্পৰাগত কলাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। ৰিয়াদত থকা বৈদেশী নৃত্য বিদ্যালয়ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা সংগীত আৰু নাটকেৰে ভগৱত গীতাৰ বাৰ্তা জীৱন্ত কৰি তোলে। বিদেশ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙৰ ভিডিঅ' বাৰ্তাৰে এই অনুষ্ঠান আৰম্ভ হয়। পদ্মশ্ৰী তথা সংগীত নাটক একাডেমী বঁটা বিজেতা প্ৰতিভা প্ৰহ্লাদো অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি ভাৰতৰ ৰাষ্ট্ৰদূত ডাঃ সুহেল এজাজ খানে কয় যে গীতা মহোৎসৱে প্ৰৱাসী ভাৰতীয়সকলক ভাৰতীয় ঐতিহ্য পৰম্পৰাৰ সৈতে জড়িত কৰা আৰু গভীৰ সাংস্কৃতিক আৰু আধ্যামিক চিন্তাধাৰা উজ্জীৱিত কৰা তথা গীতাৰ অন্তৰ্নিহিত সদ্ভাৱ, কৰ্তব্য আৰু নিস্বাৰ্থ কৰ্মৰ বাৰ্তাৰ সৈতে নিজকে জড়িত কৰাৰ এটা প্ৰয়াস। ভাৰতীয় সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে ভাৰতীয় দূতাবাসে প্ৰথমবাৰৰ বাবে 2023 চনত এই প্ৰৱাসী পৰিচয় কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষাক সমাজ আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰেৰণা বুলি অভিহিত কৰিছে। বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিব। মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত বিনিময় কৰিব। সামাজিক উন্নয়নৰ বিষয়ৰ বিশ্ব শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়া দোহাত উপস্থিত হৈছে আৰু বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে আজি বুখাৰেষ্টত ৰোমানিয়াৰ মন্ত্ৰী অৱনা চিলভিয়া টয়ুৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।